Iya, akak bani. Battery পঢ়িছো জদুমনি খৈকিয়াই এতিয়া প্রধান বাতৰি সমূহ ছত্তীশগড়ত নিৰাপত্তা ৰক্ষীৰ হৈতে হোৱা এটা সংঘৰ্ষত কমেও 12 জন মাওবাদীৰ লগতে দুজন নিৰাপত্তা ৰক্ষী নিহত হৈছে দিল্লীৰ মুখ্যমন্ত্রী আতিশিয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভিকে সাকসেনা সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 52 সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ দ্বিতীয় তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এতিয়া শুনক বিতং বাতৰি ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত আজি কমেও 12 জন মাওবাদী নিহত হৈছে এই সংঘৰ্ষত 2 জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে আন 2 জন আহত হোৱাৰ বাতৰি আহিছে আমাৰ সংবাদদাতাই জনোৱা মতে বিজাপুৰ জিলাৰ এখন ৰাষ্ট্ৰীয় উদ্যানত মাওবাদীৰ এটা দলে বাহৰ পতাৰ তথ্য নিৰাপত্তাৰক্ষীয়ে লাভ কৰিছিল এই তথ্যৰ ভিত্তিতেই নিৰাপত্তাৰক্ষীৰ এটা যুটীয়া দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰিছিল এই অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি মাওবাদীৰ সদস্যই গুলীচালনা কৰে ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষীৰ জোৱানসকলেও গুলীচালনা কৰে বাতৰি যুগুতোৱাৰ পৰলৈকে দুয়োপক্ষৰ মাজত সংঘৰ্ষ অব্যাহত আছে এই পৰ্যন্ত 12 জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ঘটনাস্থলীৰ পৰা বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰও নিৰাপত্তাৰক্ষীয়ে জব্দ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশিয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভিকে সাকসেনাত সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে যোৱা বছৰ ছেপ্টেম্বৰত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰাৰ পাছত আতিশিয়ে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল উল্লেখযোগ্য যে কালি ঘোষিত দিল্লী বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে 22খন আসনতহে বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয় ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ উপৰাজ্যপাল ভিকে সাকসেনাই কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰীয় ৰাজধানীখনৰ 7ম বিধানসভা ভংগ কৰে উল্লেখযোগ্য যে কালি ঘোষিত ফলাফল অনুসৰি বিজেপিয়ে 70জনীয়া দিল্লী বিধানসভাৰ 48খন আসনত জয়লাভ কৰে এই বৃহৎ জয়েৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত 26 বছৰৰ পাছত বিজেপি পুনৰ ক্ষমতালৈ আহিছে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে এখন আসনতো জয়লাভ কৰিবলৈ সমৰ্থ নহল বিজেপিৰ পৰা জয়লাভ কৰা উল্লেখযোগ্য নেতাসকলৰ ভিতৰত আছে নতুন দিল্লীত পৰৱেশ চাহিব সিং জুনপুৰাৰ পৰা তৰবিন্দৰ সিং মাৰুৱা কাৰৱাল নগৰৰ পৰা কপিল মিশ্ৰ ৰোহিণীৰ পৰা বিজেন্দ্ৰ গুপ্তা ৰাজৌৰী গাৰ্ডেনৰ পৰা মজিন্দৰ সিং শিৰসা গান্ধীনগৰৰ পৰা অৰবিন্দৰ সিং লাভলী গ্ৰেটাৰ কৈলাশৰ পৰা শিখা ৰয় আৰু মতিনগৰৰ পৰা হৰিশ খুৰানা আম আদমী পাৰ্টীৰ পৰা জয়ী হোৱা নেতাসকলৰ ভিতৰত আছে কালকাজী সমষ্টিৰ পৰা মুখ্যমন্ত্ৰী আতিশি সদৰ বজাৰত সোম দত্ত বাবৰপুৰত গোপাল ৰায় দিল্লী চাউনীৰ পৰা বীৰেন্দ্ৰ সিং কাৰিয়ান কন্দলী আসনৰ পৰা কুলদীপ কুমাৰ তিলকনগৰৰ পৰা জাৰ্নেল সিং বল্লিমাৰাণৰ পৰা ইমৰাণ হুছেইন আৰু চুলতানপুৰ মাজৰা সমষ্টিৰ পৰা মুকেশ কুমাৰ আহলাৱত নিৰ্বাচনত পৰাজয় বৰণ কৰা আগশাৰীৰ নেতাসকলৰ ভিতৰত আম আদমীৰ পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল মনীষ ছিছোদিয়া সৌৰভ ভৰদ্বাজ দুৰ্গেশ পাঠক কংগ্ৰেছৰ সন্দীপ দীক্ষিত আৰু বিজেপিৰ ৰমেশ বিধুৰী তথা ৰাজকুমাৰ আনন্দ অন্যতম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিদেশ ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পাছতে অহা সপ্তাহত দিল্লীত বিজেপিয়ে চৰকাৰ গঠনৰ বাবে উপৰাজ্যপালক দাবী জনাব বুলি দলৰ সূত্ৰই জানিবলৈ দিয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে কয় যে বিজেপিয়ে জনসাধাৰণক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিব আৰু দিল্লীক এখন উন্নত ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ কাম কৰি যাব নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 52 সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব নেশ্যনেল বুক ট্ৰাষ্ট আৰু ইণ্ডিয়া ট্ৰেড প্ৰমোচন সংস্থাই যুটীয়াভাৱে আয়োজন কৰা 9দিনীয়া এই গ্ৰন্থমেলা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উন্মোচন কৰিছিল এই গ্ৰন্থমেলাত ফ্ৰান্স আৰ্জেণ্টিনা স্পেইন কলম্বিয়াকে ধৰি 50খনতকৈ অধিক দেশে অংশগ্ৰহণ কৰিছে উল্লেখযোগ্য যে বিশ্ব গ্ৰন্থমেলাত কালি 2খন কিতাপ উন্মোচন কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক শক্তি আৰু অনুপ্ৰেৰণাৰ বাবে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আহ্বান জনায় শ্ৰীবিৰলাই কয় যে কিতাপে ব্যক্তিগত আৰু সামাজিক বিকাশৰ প্ৰকৃত পথ প্ৰদৰ্শক ৰূপে কাম কৰি আহিছে তেওঁ কয় যে কিতাপ জ্ঞানৰ স্থায়ী অভিলেখাগাৰ আৰু কিতাপে ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৱধাৰাৰ তথা ঐতিহ্যৰ সংৰক্ষণ কৰে অধ্যক্ষগৰাকীয়ে যুৱক যুৱতীসকলক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে গ্ৰন্থক আঁকোৱালি ল'বলৈও আহ্বান জনায় নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অনুষ্ঠিত হ'ব। নতুন ৰূপত হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন বৃত্তিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে শিক্ষাৰ্থীসকলৰ সৈতে অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম প্ৰভা, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ইউটিউব চেনেল তথা তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। চলিত বৰ্ষত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় 3 কোটি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে নাম পঞ্জীয়ন কৰিছে। ইয়াৰ ভিতৰত 36 গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। এই অনুষ্ঠানত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে সন্মুখীন হোৱা মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোকপাত কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাত থকা বৈষ্ণুদেৱী মন্দিৰৰ তীৰ্থযাত্ৰীৰ শিবিৰ কাটাৰাত সুৰা আৰু আমিষ খাদ্য বিক্ৰী তথা মজুত ৰখা আৰু সেৱন কৰাত পূৰ্বে আৰোপ কৰা নিষেধাজ্ঞা দুমাহৰ বাবে পুনৰ বৃদ্ধি কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নং ধাৰাৰ অধীনত জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশ অনুসৰি কাটাৰাৰ পৰা ত্ৰিকুটা পাহাৰৰ পবিত্ৰ গুহালৈ যোৱা 12 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহতো এই নিষেধাজ্ঞা বলবৎ কৰা হ'ব। প্ৰশাসনে জনোৱা মতে সমগ্ৰ পথছোৱাৰ 2 কিলোমিটাৰ পৰ্যন্ত দূৰত্বৰ গাঁৱতো এই নিষেধাজ্ঞা প্ৰযোজ্য হ'ব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত জলজীৱন অভিযানৰ পেভিলিয়ন স্থাপন কৰা হৈছে। জলজীৱন অভিযানৰ জৰিয়তে গ্ৰাম্য জীৱনত পৰা প্ৰভাৱক প্ৰতিফলন কৰাৰ উদ্দেশ্যেৰেই এই পেভিলিয়ন স্থাপন কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে নলযোগে পানী যোগানৰ উদ্দেশ্যেৰে 2019 চনত জলজীৱন অভিযান মুকলি কৰিছিল। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ 2খন খেল আজি কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। টছত জিকি প্ৰথমে ইংলেণ্ডে বেটিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 2 অভাৰ 4 বলত 19 ৰাণ কৰি খেলি আছে। উল্লেখযোগ্য যে নাগপুৰত অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ভাৰতে 4টা উইকেটত জয়লাভ কৰিছিল। থাইলেণ্ডত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্ৰতিযোগিতাত আজি ভাৰতে ৰিকাৰ্ভ অপেন আৰু কম্পাউণ্ড অপেনত আৰু 2টা সোণৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে 4টা সোণ আৰু 2টা ৰূপৰ সৈতে মুঠ 6টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৰিকাৰ্ভ অপেন মিক্স টীম ইভেণ্টত হৰৱিন্দৰ সিং আৰু পূজাই ইণ্ডোনেছিয়াৰ মাহদা আউলিয়া আৰু খলিদিনক 5-4 ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে পুৰুষৰ ৰিকাৰ্ভ ইভেণ্টত হৰৱিন্দৰে 2টা সোণৰ পদক অৰ্জন কৰিছিল। কম্পাউণ্ড অপেন মিক্স টীম ইভেণ্টত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু সৰিতাই ইণ্ডোনেছিয়াৰ কেন স্বাগুমিলাং আৰু টিঅ'ডাৰা অডি আয়োডিয়া ফেৰেলীৰ বিৰুদ্ধে 150-148 ফলাফলত জয়লাভ কৰি পদক লাভ কৰে। কাইলৈ ব্যক্তিগত শাখাত ভাৰতীয় 3গৰাকীকৈ ধনুৰ্বিদ ফাইনেলত অৱতীৰ্ণ হ'ব। উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ এথলেটিকছ আৰু জিমনাষ্টিক শিতানৰ খেলসমূহ কালিৰ পৰা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ হলদুৱানী, ডেৰাডুন আদি ঠাইত অনুষ্ঠিত খেলসমূহত খেলুৱৈসকলে নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সমৰ্থ হৈছে। ডেৰাডুনত আয়োজিত 10,000 মিটাৰ দৌৰত হিমাচল প্ৰদেশৰ সৱান বৰুৱালে পুৰুষৰ শাখাত সোণৰ পদক জয় কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ সঞ্জীৱনী যাদৱে মহিলাৰ শাখাত সোণৰ পদক জয় কৰে। মহিলাৰ ডিছকাছ থ্ৰত হাৰিয়ানাৰ হিমাই আৰু পুৰুষৰ শাখাত ছাৰ্ভিচেছৰ গংগাদীপ সিঙে সোণৰ পদক জয় কৰে। মহিলাৰ পল ভল্টত তামিলনাডুৰ খেলুৱৈয়ে সোণ আৰু ৰূপৰ পদক লাভ কৰে। পুৰুষৰ লং জাম্পত উত্তৰ প্ৰদেশৰ শ্বাহনৱাজে সোণৰ পদক জয় কৰে। পুৰুষৰ 1500 মিটাৰ দৌৰত ছাৰ্ভিচেছৰ ইউনুছ শ্বাহে সোণৰ পদক জয় কৰাৰ বিপৰীতে দিল্লীৰ চন্দনাই মহিলাৰ শাখাত সোণৰ পদক লাভ কৰে। অসমৰ অম্লান বৰগোহাঁয়ে পুৰুষৰ 100 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। ইপিনে টাইকোৱাণ্ডোৰ মহিলাৰ শাখাত অৰুণাচল প্ৰদেশে সোণৰ পদক জয় কৰে। টাইকোৱাণ্ডোৰ গ্ৰুপ পঞ্চি শিতানত অসমৰ মনিতা আচাৰ্য, বেনলা কেম্প কুম্প্ৰাই আৰু পঞ্চমী দাসৰ দলটোৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। অসমৰ নয়নমণি শইকীয়া আৰু বনগীতা হাজৰিকাৰ যুটিটোৱে লন বলৰ মহিলাৰ ডাবলছত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও 12 জন মাওবাদীৰ লগতে 2জন নিৰাপত্তাৰক্ষী নিহত হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে আজি পুৱাৰ ভাগত উপৰাজ্যপাল ভি কে ছাক্সেনাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত 52 সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ কাইলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ 2খন খেল আজি কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।